বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অৰ্থনৈতিক শক্তি হিচাপে ভাৰতৰ ক্ৰমাগতভাৱে বিকশিত হৈ অহা অৱস্থাৰ লগতে সাংস্কৃতিক শক্তি হিচাপে দেশখনৰ পৰিচয় শক্তিশালী কৰি তোলাৰ বাবে সমূহীয়া প্ৰয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। পাকিস্তানে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদত ভাৰতৰ বিৰুদ্ধে ভিত্তিহীন আৰু উচতনিমূলক মন্তব্য প্ৰকাশ কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চখনৰ অপব্যৱহাৰ কৰা বুলি নতুন দিল্লীয়ে দেশখনক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। সমাগত উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৰেল মন্ত্ৰালয়ে অহা 1 অক্টোবৰৰ পৰা 15 নৱেম্বৰৰ ভিতৰত দেশত মুঠ 12,000 বিশেষ ৰেলগাড়ীৰ চলাচলৰ ব্যৱস্থা কৰিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত দেশত বৰ্তমানলৈ 2,82,00,000 অধিক সংখ্যক গৃহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে আৰু ভাৰত আজি পুৰুষৰ T20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 4 পৰ্যায়ৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অৰ্থনৈতিক শক্তি হিচাপে ভাৰতৰ ক্ৰমাগতভাৱে বিকশিত হৈ অহা অৱস্থাৰ লগতে সাংস্কৃতিক শক্তি হিচাপে দেশখনৰ পৰিচয় শক্তিশালী কৰি তোলাৰ বাবে সমূহীয়া প্ৰয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীৰ ললিত কলা একাডেমীত আয়োজন কৰা 64 সংখ্যক ৰাষ্ট্ৰীয় কলা প্ৰদৰ্শনীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এটা অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে সাংস্কৃতিক ঐতিহ্য সমৃদ্ধিশালী কৰি তোলা আৰু সমাজখনক অধিক সংবেদনশীল কৰি তোলাৰ বাবে কলাক এবিধ শক্তিশালী মাধ্যম হিচাপে বুলি অভিহিত কৰে। ভাৰতীয় কলা সংস্কৃতিৰ ক্ৰমাগতভাৱে উন্নতি সাধন হৈ অহাৰ লগতে ই নতুন উচ্চতা লাভ কৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে। ললিত কলা একাডেমীয়ে এই বৰ্ষত শিল্পীসকলৰ শিল্পকৰ্ম বিক্ৰয়ৰ ব্যৱস্থা কৰা কাৰ্যত তেওঁ সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ জৰিয়তে শিল্পীসকলে আৰ্থিক দিশৰ পৰা সকাহ লাভ কৰাৰ লগতে দেশৰ সৃষ্টিশীল অৰ্থনীতিকো এই ব্যৱস্থাই শক্তিশালী কৰি তুলিব। এনে ব্যৱস্থাৰ ফলত শিল্পকৰ্মৰ উপযুক্ত মূল্য লাভ কৰি কেৱল যে শিল্পীসকলেই উৎসাহিত হ'ব সেইটো নহয়, বৰঞ্চ ইয়াৰ ফলত কলাক বৃত্তি হিচাপে গ্ৰহণ কৰিবলৈ আগ্ৰহবোধ কৰা লোকসকলো সমানেই উৎসাহিত হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। পাকিস্তানে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদত ভাৰতৰ বিৰুদ্ধে ভিত্তিহীন আৰু উচতনিমূলক মন্তব্য প্ৰকাশ কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চখনৰ অপব্যৱহাৰ কৰা বুলি নতুন দিল্লীয়ে দেশখনক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ 60 সংখ্যক বৈঠকত অংশগ্ৰহণ কৰি জেনেভাত থকা ভাৰতৰ স্থায়ী মিছনৰ কাউন্সিলৰ কিটিচ ত্যাগীয়ে কয় যে পাকিস্তানে দখল কৰি ৰখা ভাৰতীয় ভূমি খালী কৰি দিয়াৰ লগতে ইয়াৰ অধিকাৰ বাহাল ৰখাৰ বাবে যুঁজি থকাৰ পৰিৱৰ্তে সম্প্ৰতি অতিশয় নিশকটীয়া হৈ পৰা নিজ দেশৰ অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ প্ৰতিহে গুৰুত্ব আৰোপ কৰা উচিত। দেশখনে সন্ত্ৰাসবাদ ৰপ্তানিৰ পথৰ পৰা আঁতৰি অহাৰ উপায় উদ্ভাৱনৰ চেষ্টা কৰাটো অধিক প্ৰয়োজনীয় বুলিও তেওঁ মত প্ৰকাশ কৰে। সমাগত উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৰেল মন্ত্ৰালয়ে অহা 1 অক্টোবৰৰ পৰা 15 নৱেম্বৰৰ ভিতৰত দেশত মুঠ 12,000 বিশেষ ৰেলগাড়ীৰ চলাচলৰ ব্যৱস্থা কৰিছে। ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি নতুন দিল্লীত এই কথা প্ৰকাশ কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবৈষ্ণৱে লগতে দেশত 2খন বন্দে ভাৰত শ্লীপাৰ ৰেলগাড়ী মুকলি কৰা হ'ব বুলিও জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে এই 2খন ৰেলগাড়ীৰ ভিতৰত প্ৰথমখনে সকলো পৰীক্ষা আৰু পৰীক্ষামূলক যাত্ৰা সফলতাৰে সম্পন্ন কৰিছে আৰু দ্বিতীয়খনে অহা মাহৰ মাজভাগৰ ভিতৰত পৰীক্ষামূলক যাত্ৰা সম্পূৰ্ণ কৰিব। এই ৰেলগাড়ী 2খনৰ প্ৰতিখনতে 16টাকৈ ডবা থাকিব বুলি তেওঁ মত প্ৰকাশ কৰে। AC ফাৰ্ষ্ট ক্লাছ, AC 2 টায়াৰ আৰু AC 3 টায়াৰ ডবা থাকিবলগীয়া এই ৰেলগাড়ী 2খনৰ প্ৰতিখনতে এবাৰত মুঠ 1,128 গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব। ৰেলগাড়ী 2খনৰ সৰ্বাধিক গতিবেগ ঘণ্টাত 180 কিলোমিটাৰ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। পঞ্জাৱৰ বান পৰিস্থিতি এতিয়া কিছু সুস্থিৰ হৈছে। 8,200ৰো অধিক ক্ষতিগ্ৰস্ত লোকৰ বাবে স্থাপন কৰা 219টা আশ্ৰয় শিবিৰৰ সকলো শিবিৰ বন্ধ কৰা হৈছে আৰু ক্ষতিগ্ৰস্ত লোকসকল ঘৰলৈ উভতি গৈছে। চৰকাৰী সূত্ৰ অনুসৰি বানৰ বাবে ৰাজ্যখনত 57জন লোকৰ মৃত্যু হয়। লগতে সমগ্ৰ ৰাজ্যখনৰ বিশেষকৈ সীমান্তৱৰ্তী জিলাসমূহত প্ৰায় 4,00,000 লোক প্ৰভাৱিত হয় আৰু বানৰ ফলত 2,555খন গাঁৱৰ প্ৰায় 2,00,000 হেক্টৰ কৃষিভূমিত থকা শস্যৰ ক্ষতি হয়। ৰাজ্যখনত বানৰ ফলত হোৱা পশুধনৰ ক্ষতিৰ মূল্যায়ন এতিয়াও কৰা হোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ স্মৃতিচিহ্নৰ ই নিলাম ব্যৱস্থাৰ 7ম সংস্কৰণত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ নাগৰিকসকলক আহ্বান জনাইছে। উল্লেখযোগ্য যে পি এম মেমেণ্টোজ ডট গভ ডট ইন ৱেবছাইটৰ জৰিয়তে সম্প্ৰতি চলি থকা এই ই নিলাম ব্যৱস্থাৰ অহা 2 অক্টোবৰত সামৰণি পৰিব। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এনেদৰে নিলাম চলি থকা সামগ্ৰীসমূহৰ ভিতৰত দেশৰ সংস্কৃতি আৰু সৃষ্টিশীলতাৰ নিদৰ্শন দাঙি ধৰা ভালেমান অতি সুন্দৰ সামগ্ৰীও আছে। উল্লেখযোগ্য যে চলিত বৰ্ষত এই ই নিলাম ব্যৱস্থাই সামৰি লোৱা সামগ্ৰীসমূহৰ ভিতৰত দেশৰ ভিন ভিন স্থানৰ 1,300 বিধতকৈও অধিক একক পৰিচয়ৰ সামগ্ৰীয়ে স্থান লাভ কৰিছে। এই নিলাম ব্যৱস্থাৰ জৰিয়তে সংগৃহীত ধন নমামি গংগে প্ৰকল্পৰ নামত ব্যয় কৰা হ'ব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত বৰ্তমানলৈ দেশত 2,82,00,000তকৈও অধিক সংখ্যক গৃহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। কেন্দ্ৰীয় চৰকাৰে এই কথা প্ৰকাশ কৰি কয় যে গ্ৰামাঞ্চলত সকলোৰে বাবে গৃহৰ ব্যৱস্থা কৰাৰ উদ্দেশ্যৰে 2016 চনত এই আঁচনি আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ অধীনত গাঁৱলীয়া এলেকাত বসবাস কৰা যোগ্যতা সম্পন্ন প্ৰতিটো পৰিয়ালৰ বাবে মৌলিক সা সুবিধা সম্পন্ন একোটা পকীঘৰ নিৰ্মাণৰ ক্ষেত্ৰতো সহায় আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে। পঞ্জাবৰ ৰাজ্যপাল গুলাব চন্দ কাটাৰিয়াই কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি পাকিস্তানৰ সীমান্তৰ সুৰক্ষা আৰু উন্নয়নমূলক কাম কাজৰ বিষয়ে আলোচনা কৰে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ৰাজ্যখনৰ বিশেষকৈ সীমামূৰীয়া জিলাসমূহত যুৱচামৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ প্ৰয়োজনৰ বিষয়টোৰ ওপৰত ৰাজ্যপালগৰাকীয়ে শ্ৰীমোদীৰ দৃষ্টি আকৰ্ষণ কৰে। এই উদ্দেশ্যৰে এনে সংবেদনশীল অঞ্চলসমূহত ঔদ্যোগিক প্ৰতিষ্ঠান গঢ়ি তোলাৰ বাবে উদ্যোগসমূহক উৎসাহিত কৰাৰ হকেও তেওঁ পৰামৰ্শ আগবঢ়ায়। তদুপৰি সীমামূৰীয়া অঞ্চলসমূহত ড্ৰোন প্ৰতিৰোধী ব্যৱস্থা আৰু উচ্চমানৰ কেমেৰা সংস্থাপনৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সীমান্তত পহৰাৰ ব্যৱস্থা অধিক কটকটীয়া কৰি তোলাৰ বিষয়টো তেওঁ গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা ৰাজ্যপাল শ্ৰী কাটাৰিয়াৰ এই বৈঠকত তাৎক্ষণিক বান সাহায্যৰ পৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দীৰ্ঘকালীন উন্নয়ন, নিৰাপত্তা সম্পৰ্কীয় সক্ৰিয়তা, শৈক্ষিক সংস্কাৰ, সামাজিক আৰু সাংস্কৃতিক দিশৰ কাৰ্যব্যৱস্থা আৰু অৰ্থনৈতিক উন্নয়নকে ধৰি ভালেমান প্ৰসংগই স্থান লাভ কৰে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ উদ্যোগত নতুন দিল্লীত ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ বিস্তৃত অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিত বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ অন্বেষণ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়। চেণ্টাৰ ফৰ ট্ৰেড এণ্ড ইনভেষ্টমেণ্ট লৰ সহযোগত এই আলোচনা চক্ৰৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত নীতি নিৰ্ধাৰক, ডমেইন বিশেষজ্ঞ, শিক্ষাবিদ তথা উদ্যোগ প্ৰতিনিধিসকলক একত্ৰিত কৰি ভাৰত ব্ৰিটেইনৰ বিস্তৃত অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিৰ বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ বিধানসমূহৰ সৈতে জড়িত সুযোগ আৰু উদ্দেশ্যসমূহৰ বিষয়ে আলোচনা কৰা হয়। আজি আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে দিনৰ 3:02 সেৱা পৰ্ব উপলক্ষে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল ভাৰত শীৰ্ষক এটি আলোচনা আগবঢ়োৱাব। ইয়াত ভাগ ল'ব অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ পলাশ চৌধুৰী আৰু ৰাজীৱ লোচন বৰঠাকুৰে। ভাৰত আজি পুৰুষৰ টি20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:00 ডুবাই ক্ৰিকেট ষ্টেডিয়ামত খেলোৱা হ'ব। আজিৰ খেলত জয়লাভ কৰা দলটোৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান লাভ কৰাটো নিশ্চিত হ'ব। উল্লেখযোগ্য যে আজিৰ খেলত ভাগ ল'বলগীয়া দুয়োটা দলেই ছুপাৰ ফ'ৰ পৰ্যায়ৰ নিজৰ নিজৰ প্ৰথম খেলত ইতিমধ্যে জয়লাভ কৰিছে। ভাৰতে এই পৰ্যায়ৰ প্ৰথমখন খেলত পাকিস্তানক পৰাভূত কৰি প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বী দলটোৰ বিৰুদ্ধে দ্বিতীয়বাৰৰ বাবে বিজয় সাব্যস্ত কৰে। বাংলাদেশে ছুপাৰ ফ'ৰ পৰ্যায়ৰ প্ৰথমখন খেলত শ্ৰীলংকাক পৰাস্ত কৰে। যোৱা নিশা সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ আবুধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত পাকিস্তানে শ্ৰীলংকাক 5 উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি শ্ৰীলংকাই নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 133 ৰান কৰে। প্ৰত্যুত্তৰত পাকিস্তানে 18 অভাৰত 5টা উইকেটৰ বিনিময়ত বিজয় লক্ষ্য অতিক্ৰম কৰে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অৰ্থনৈতিক শক্তি হিচাপে ভাৰতৰ ক্ৰমাগতভাৱে বিকশিত হৈ অহা অৱস্থাৰ লগতে সাংস্কৃতিক শক্তি হিচাপে দেশখনৰ পৰিচয় শক্তিশালী কৰি তোলাৰ বাবে সমূহীয়া প্ৰয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। পাকিস্তানে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদত ভাৰতৰ বিৰুদ্ধে ভিত্তিহীন আৰু উচতনিমূলক মন্তব্য প্ৰকাশ কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চখনৰ অপব্যৱহাৰ কৰা বুলি নতুন দিল্লীয়ে দেশখনক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। সমাগত উৎসৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি ৰেল মন্ত্ৰালয়ে অহা 1 অক্টোবৰৰ পৰা 15 নৱেম্বৰৰ ভিতৰত দেশত মুঠ 12,000 বিশেষ ৰেলগাড়ীৰ চলাচলৰ ব্যৱস্থা কৰিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত দেশত বৰ্তমানলৈ 2,82,00,000তকৈও অধিক সংখ্যক গৃহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে আৰু ভাৰত আজি পুৰুষৰ টি20 এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি আবেলি 3:00 বজাত।